বাতৰি সৈতে মই অৰূপ কুমাৰ শৰ্মা আৰু মোৰ সৈতে আছে জিন্তী ৰাণী ডেকা। এতিয়া প্ৰধান প্ৰধান বাতৰিসমূহ হ'ল, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। ভাৰত আৰু আৰৱ ৰাষ্ট্ৰসমূহে পশ্চিম এছিয়াত যুক্তিসংগত, সৰ্বাত্মক আৰু স্থায়ী শান্তিৰ প্ৰতি পুনৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন অংশত আজি ৰবিদাস জয়ন্তী পালন কৰা হৈছে। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি ইয়াৰ 50 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু ভাৰতে যোৱা নিশা 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডক 46 ৰাণত পৰাস্ত কৰি 4-1 ফলাফলেৰে শৃংখলা হস্তগত কৰে। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট উত্থাপন কৰাৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাত দাখিল কৰা হ'ব। শ্ৰীমতী সীতাৰমণে এইবাৰকে ধৰি একেৰাহে 9ম বাৰৰ বাবে বাজেট দাখিল কৰিব। সংসদত বাজেট ভাষণ সম্পূৰ্ণ হোৱাৰ পাছত বাজেট নথি মোবাইল এপ আৰু ৱেবছাইটত উপলব্ধ হ'ব। বাজেট দাখিলৰ পাছত শ্ৰীমতী সীতাৰমণে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30 গৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বাজেট প্ৰস্তুতৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অৰ্থনীতিবিদ, শ্ৰমিক সংঘ, শিক্ষা আৰু স্বাস্থ্য, বাণিজ্য আৰু সেৱা, উদ্যোগ, বিত্ত, মূলধনী বজাৰ, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিকে ধৰি বিভিন্ন পক্ষৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিছিল। কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানেও কৃষি আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কে বিশদ প্ৰাক বাজেট আলোচনাত মিলিত হৈছিল আৰু বিত্তমন্ত্ৰীৰ ওচৰত এই আলোচনাৰ জৰিয়তে লাভ কৰা দিহা পৰামৰ্শৰ সংকলিত প্ৰতিবেদন দাখিল কৰিছিল। ভাৰত আৰু আৰৱ ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় আইন, ৰাষ্ট্ৰসংঘৰ সংশ্লিষ্ট প্ৰস্তাৱ আৰু আৰৱ শান্তি উদ্যম অনুযায়ী পশ্চিম এছিয়াত যুক্তিসংগত, সৰ্বাত্মক আৰু স্থায়ী শান্তিৰ প্ৰতি পুনৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আৰৱ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰী আৰু আৰৱ লীগৰ মহাসচিবৰ সৈতে কালি নতুন দিল্লীৰ ভাৰত আৰৱ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়লানি বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত এখন সাৰ্বভৌম, স্বতন্ত্ৰ আৰু 1967 চনৰ সীমাৰ ভিত্তিত বিকাশক্ষম পেলেষ্টাইনৰ হকে আহ্বান কৰা হয়। ইয়াৰ উপৰি ইজৰাইলৰ সৈতে শান্তি বৰ্তাই ৰাখিবলৈ দাবী জনোৱা হয়। দুয়োপক্ষই পেলেষ্টাইনৰ জনসাধাৰণৰ বাবে অপৰিহাৰ্য অধিকাৰৰো সমৰ্থন কৰে। ভাৰত আৰৱৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পাছত জাৰি কৰা দিল্লী ঘোষণাপত্ৰত এই বুলি কোৱা হয় যে দুয়োপক্ষই 2025 চনত অনুষ্ঠিত শ্বাৰ্ম আল শ্বেইখ শীৰ্ষ সন্মিলনৰ ফলাফলৰ প্ৰতি আদৰণি জনায়। এই সন্মিলনৰ ফলতে সংঘৰ্ষ বিৰতিৰ চুক্তি সম্পন্ন হৈছে। ঘোষণাপত্ৰখনত লগতে লিবিয়াৰ পূৰ্ণ স্বামিত্ব আৰু নেতৃত্বৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হৈছে। ঘোষণাপত্ৰখনত এই সন্দৰ্ভত 2015 চনত সম্পাদিত লিবিয়াৰ ৰাজনৈতিক চুক্তি আৰু ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ আনুষংগিক প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰা হৈছে। ভাৰত আৰু আৰৱ ৰাষ্ট্ৰসমূহে ছুদানৰ সাৰ্বভৌমত্ব, একতা আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতিও সমৰ্থনৰ কথা উল্লেখ কৰে। দুয়োপক্ষই দেশখনৰ অভ্যন্তৰীণ বিষয়ত কোনোধৰণৰ হস্তক্ষেপৰ সম্ভাৱনা নুই কৰে। দুয়োপক্ষই লগতে য়েমেনৰ সুৰক্ষা অথবা ভৌগোলিক অখণ্ডতা উলংঘন কৰাৰ উদ্দেশ্যে লোৱা যিকোনো ব্যৱস্থাক গৰিহণা দিয়ে। দুয়োপক্ষই ভাৰত আৰু আৰৱ ৰাষ্ট্ৰসমূহৰ মাজৰ বৰ্ধিত ৰাজনৈতিক, সুৰক্ষা, অৰ্থনৈতিক, উন্নয়নমূলক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ প্ৰতি আদৰণি জনায়। দেশৰ বিভিন্ন অংশত আজি সন্ত ৰবিদাসৰ জন্মবাৰ্ষিকী ৰবিদাস জয়ন্তী পালন কৰা হৈছে। ৰবিদাস চতুৰ্দশ শতিকাৰ এগৰাকী মহান সন্ত আৰু উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা আছিল। হিন্দু দিনপঞ্জী অনুসৰি মাঘ মাহৰ পূৰ্ণিমাৰ দিনা ৰবিদাস জয়ন্তী পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰবিদাসৰ জন্মবাৰ্ষিকী উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে গুৰু ৰবিদাস এগৰাকী মহান সন্ত আৰু সমাজ সংস্কাৰক আছিল। ৰবিদাসে তেওঁৰ শিকনিৰ মাজেৰে সমতা, সামাজিক ন্যায় আৰু মৰম ভালপোৱাৰ বাৰ্তা বিয়পাইছিল বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে ৰবিদাসৰ চিন্তাৰাজি সদায় প্ৰাসংগিক হৈ থাকিব আৰু জনসাধাৰণক মানৱীয় প্ৰমূল্যৰাজি আঁকোৱালি ল'বলৈ অনুপ্ৰেৰণা যোগাই যাব। তেওঁ লগতে সকলোকে মহান সন্তগৰাকীৰ শিকনিৰাজি আঁকোৱালি ল'বলৈ আৰু ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অৱদান আগবঢ়াবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ত গুৰুদাসৰ 649 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে পাঞ্জাৱলৈ যাব। ভ্ৰমণকালত শ্ৰীমোদীয়ে আদমপুৰ বিমান বন্দৰক শ্ৰী গুৰুদাসজী বিমান বন্দৰ হিচাপে নামকৰণ কৰিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা মতে বছৰ বছৰ ধৰি নিজৰ শিকনিৰ জৰিয়তে দেশবাসীক অনুপ্ৰাণিত কৰি অহা মহান সন্ত আৰু সমাজ সংস্কাৰকগৰাকীলৈ সন্মান জনোৱাৰ উদ্দেশ্যে আদমপুৰ বিমান বন্দৰটো তেওঁৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লুধিয়ানাত হালৱাৰা বিমান বন্দৰৰ টাৰ্মিনেল ভ্ৰমণো উদ্বোধন কৰিব। মোদীয়ে লগতে জলন্ধৰ জিলাৰ ডেৰা সচখণ্ড বালন পৰিদৰ্শন কৰিব আৰু গুৰুদাসৰ সন্মানাৰ্থে আয়োজিত এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰৱৰ্তী বাতৰি শুনক জিন্তী ৰাণীৰ পৰা।
ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি ইয়াৰ 50 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। এই বাহিনীয়ে 5 দশক জুৰি ৰাষ্ট্ৰৰ প্ৰতি নিষ্ঠা সহকাৰে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। 1977 চনত গঠন হোৱা এই বাহিনী বৰ্তমান 155খন জাহাজ আৰু 80খন বিমানেৰে গঠিত এটা শক্তিশালী সামুদ্ৰিক বাহিনীলৈ ৰূপান্তৰিত হৈছে। প্ৰধানমন্ত্ৰীৰ অভিলাষী মঞ্চ প্ৰগতি 50 সংখ্যক বৈঠকৰ সফল সামৰণিৰে উল্লেখনীয় মাইলৰ খুঁটিৰূপে বিবেচিত হৈছে। প্ৰগতিৰ জৰিয়তে চৰকাৰৰ সক্ৰিয় শাসন আৰু কাৰ্যসূচীৰ সময় নিৰ্ধাৰিত ৰূপায়ণত গুৰুত্ব দিয়া হৈছে। 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতি আঁচনি মুকলি কৰিছিল। ইয়াৰ জৰিয়তে আন্তঃগাঁথনিমূলক প্ৰকল্প আৰু জনসাধাৰণৰ অভাৱ অভিযোগসমূহ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পোনপটীয়া পৰ্যালোচনাৰ পাছত নিৰ্ধাৰিত সময়ৰ ভিতৰত তাৰ ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হৈছে। এই মঞ্চৰ জৰিয়তে সমবায়ভিত্তিক সহযোগিতা, কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ ডিজিটেল একত্ৰীকৰণ সম্ভৱ হৈছে। বিগত এটা দশকত প্ৰগতিয়ে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰা, আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণত হোৱা বিলম্বৰ কাৰণ চিহ্নিত কৰা আৰু ইয়াৰ উপযুক্ত কাৰণ দৰ্শোৱাৰ এটা সংস্কৃতি গঢ়ি তুলিছে। এই বিশেষ শৃংখলাত আমাৰ সংবাদদাতাই ৰেল মন্ত্ৰালয়ৰ সৈতে জড়িত প্ৰকল্পসমূহত আলোকপাত কৰিছে। দেশৰ অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনি নিৰ্মাণত ভাৰতীয় ৰেলৱে শক্তিশালী স্তম্ভ হৈ থিয় দি আহিছে। ই যাত্ৰী আৰু মাল পৰিবহণৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিশ্বৰ সৰ্ববৃহৎ ৰেল ব্যৱস্থা হিচাপে ভাৰতীয় ৰেলৱে ৰাষ্ট্ৰীয় সংহতি, লজিষ্টিক দক্ষতা আৰু আঞ্চলিক সংযোগৰ ক্ষেত্ৰত বিশেষ ভূমিকা আগবঢ়াই আহিছে। 12 লাখ কোটি টকা ব্যয় সাপেক্ষ মুঠ 387টা ৰেল প্ৰকল্প বৰ্তমান প্ৰকল্প নিৰীক্ষণ গোটৰ পৰ্টেলত দেখা গৈছে। ইয়াৰে 97টা উচ্চ মূল্য নিৰ্ধাৰিত প্ৰকল্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতি ব্যৱস্থাৰ জৰিয়তে পৰ্যালোচনা কৰিছে। এই প্ৰকল্পসমূহৰ ভিতৰত দ্ৰুতগামী ৰেল কৰিডৰ, ফ্ৰেইট কৰিডৰ, দুৰ্গম ভূখণ্ডত নতুন ৰেল লাইন প্ৰকল্প স্থাপন আৰু বৃহৎ ষ্টেচনসমূহৰ পুনৰ উন্নয়নত বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা পাৱাৰে কালি মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। 62 বছৰীয়া সুনেত্ৰা পাৱাৰ মহাৰাষ্ট্ৰৰ প্ৰথম মহিলা উপ মুখ্যমন্ত্ৰী। চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত এটা বিমান দুৰ্ঘটনাত তেওঁৰ স্বামী তথা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ দেহাৱসান হৈছিল। ইয়াৰ পূৰ্বে সুনেত্ৰা পাৱাৰক সৰ্বসন্মতিক্ৰমে NCP বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুনেত্ৰা পাৱাৰক মহাৰাষ্ট্ৰৰ প্ৰথম মহিলা উপ মুখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমত শ্ৰীমোদীয়ে আত্মবিশ্বাস প্ৰকাশ কৰি কয় যে শ্ৰীমতী পাৱাৰে ৰাজ্যবাসীৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰিব আৰু অজিত পাৱাৰৰ দৃষ্টিভংগী পূৰ্ণ কৰিব। ভাৰতে যোৱা নিশা 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডক 46 ৰাণত পৰাস্ত কৰি 4-1 ফলাফলেৰে শৃংখলা হস্তগত কৰে। কেৰালাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 271 ৰাণ সংগ্ৰহ কৰে। ঈশান কিষাণে 103 ৰাণ কৰাৰ লগতে সূৰ্য কুমাৰ যাদৱে 63 ৰাণ কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে 19 অভাৰ 4টা বল খেলি আটাইকেইটা উইকেট হেৰুৱাই 225 ৰাণহে সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ফিন এলেনে 38টা বলত 80 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ আৰু সূৰ্য কুমাৰ যাদৱক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। বেংককৰ নিমিবুটৰ ষ্টেডিয়ামত আজি হ'বলগীয়া থাইলেণ্ড মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক ফাইনেলত ভাৰতীয় শ্বাটলাৰ দেৱিকা সিহাগে মালয়েছিয়াৰ গহ জিন ৱেৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 12:10 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। ভাৰত আৰু আৰব ৰাষ্ট্ৰসমূহে পশ্চিম এছিয়াত যুক্তিসংগত, সৰ্বাত্মক আৰু স্থায়ী শান্তিৰ প্ৰতি পুনৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন অংশত আজি ৰবিদাস জয়ন্তী পালন কৰা হৈছে। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি ইয়াৰ 50 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু ভাৰতে যোৱা নিশা 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডক 46 ৰাণত পৰাস্ত কৰি 4-1 ফলাফলেৰে শৃংখলা হস্তগত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।